বিহুৰ অবিচ্ছেদ্য অংগ হৈছে বিহু নামসমূহ। এই বিহু নামসমূহত অসমীয়া জনজীৱনৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয়। বিহু নামত সমাজ জীৱন, এই সম্পৰ্কে আমাক কিছু কথা কৈছে ননৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ বসন্ত বৰাই।
যিহেতু বিহু অসমীয়া সভা জীৱনৰ এটি স্বতঃস্ফূৰ্ত উৎসৱ, গতিকে বিহু নামত অসমীয়া সমাজ জীৱনটো সুন্দৰভাৱে প্ৰকাশ হোৱাটো স্বাভাৱিক কথা। এই সম্পৰ্কে বিশেষজ্ঞসকলে যি সংজ্ঞাই নিৰ্ধাৰণ নকৰক, বিহু প্ৰকৃততে যে প্ৰকৃতি প্ৰদত্ত যৌৱনৰ উৎসৱ বা জনজীৱনৰ উৎসৱ, সেইটো আমি স্বীকাৰ কৰিবই লাগিব। গতিকে এই বিহু উৎসৱৰ লগত অসমীয়া সমাজ জীৱন কেনেধৰণে জড়িত হৈ আছে, সেই কথাটোলৈ যদি আমি লক্ষ্য কৰোঁ, তেতিয়াহ'লে আমি ৰঙালী বিহু কেৱল যদি উদাহৰণস্বৰূপে লওঁ, আমি দেখিম যে অসমৰ প্ৰকৃতিত এই বহাগ মাহৰ লগত অহা ৰঙালী বিহুৰ যিটো বহাগৰ প্ৰকৃতিৰ যিটো থলঙা ডালবোৰত যেতিয়া নতুন কুঁহিপাত ওলায়, ঠিক আমাৰ অসমৰ বা জনজীৱনৰ যিখিনি চিন্তা চৰ্চা, সেইখিনিটো যেন নতুন ধৰণৰ এটা উদ্দীপনা, এটা যেন সৃষ্টিশীল মন এটা যেন পুনৰ সঞ্জীৱিত হৈ উঠে, তেনেধৰণৰ কথা আমি বিহু যোগেদি অনুভৱ কৰিব পাৰো সমাজ জীৱনত। গতিকে বিহু নামবোৰ যিহেতু অসমীয়া সমাজ জীৱনৰ এখনি সুনক্ৰিয় দাপোন, যি দাপোনত প্ৰতিফলিত হৈছে লোকজীৱনৰ প্ৰেম প্ৰণয়, সুখ দুখ, আনন্দ বিষাদ, আচাৰ ব্যৱহাৰ, ৰীতি নীতি, সাজ সজ্জা, খাদ্যাভাস আৰু সদ্ভাৱ সমন্বয়, এই সকলোবোৰ অসমীয়া সমাজখন বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ত সৃষ্টি হোৱা। বিহু নাম ৰচনা কৰোঁতে সেয়ে সহায় কবিসকলে এই দিশটোৰ প্ৰতিও লক্ষ্য কৰি পেলাই কৈছিলে যে পাহাৰো আমাৰে, ভৈয়ামো আমাৰে, বৰলুইত মিলনৰ সাকু, অতিকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনে গৈ থাকো। অসমত বহাগ বিহু বা ৰঙালী বিহুটো চ'ত মাহৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি ছয় বহাগলৈকে মূলত পালন কৰে। পৰম্পৰাগত ৰীতি অনুসৰি গৰু বিহুৰ দিনা গৰুক মিঠাতেল, মাটিমাহ, হালধি আদি সানি ওচৰৰ নদ নদী, খাল বিল বা পুখুৰীলৈ নি গা ধুৱাই বাঁহৰ চাটত শিঙিয়া, লাও, থেকেৰা, মাটি, তিয়ঁহ, হালধি, বেঙেনা আদি টুকুৰাবোৰ গৰুৰ গাত ছটিয়াই কয়, লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ বৰ। এইবোৰ সমাজ জীৱনৰে এটা অংগ আচলতে। আৰু লোকবিশ্বাস আছে যে গৰু বিহু দিনা গৰুৰ গাত ছটিয়াই দিয়া থেকেৰা হালধি আদি টুকুৰাবোৰ বুটলি আনি ঘৰৰ চৌহদত দিলে বনৰীয়া কীট পতংগৰ পৰা বছৰটোলৈ ৰক্ষা পাব পাৰি। তদুপৰি সেইদিনা বাঁহৰ গছৰ গুৰিত মাটি দিয়া হয়, ঘৰৰ চাৰি চুকত মাটি দিয়াৰ উপৰি গা পা ধুই সৰুৱে ডাঙৰক সেৱা জনাই আশীৰ্বাদ লয়, খুৱাই অকণমান তিতা খোৱা আদি পৰম্পৰাবোৰ বিহু নামত থকাৰ দৰে অসমীয়া সমাজত আজিও বিদ্যমান হৈ আছে। দিনত মেলি দিয়া গৰু সন্ধ্যা যেতিয়া ঘৰলৈ আহে, তেতিয়া তুঁহ, লাই, জাবৰি, মাৰলি আদি হাঁহেৰে জাক দিয়ে, তৰা মৰা পাতেৰে তৈয়াৰ কৰা নতুন পঘাৰে গৰু বান্ধে আৰু নতুন বিচনী নতুন গামোচাৰে বিচি গায় দীঘলতি দীঘল পাত মাখি মাৰো জাত জাত। তেনে কৰিলে গৰুক মানে অপকাৰী মহামাখি অনিষ্ট নকৰে বুলি এটা জনবিশ্বাস আছে। তাৰোপৰি বহাগ বিহুৰ অন্য এটি বিশেষত্ব হল হুঁচৰি গোৱা। গাঁৱৰ ঘৰে ঘৰে গৈ গৃহস্থৰ কুশল অৰ্থে হৰিধ্বনি দি ঢোল, পেঁপা, গগনা, মধুৰ গুঞ্জন তুলি নৃত্য গীতেৰে মুখৰিত কৰি গৃহস্থক বছৰটোলৈ আশীৰ্বাদ প্ৰদান কৰি দহ ভকতৰ সংগ লাভ কৰাটো যে অসমীয়া জাতিৰ স্বভাৱজাত ধৰ্ম তাকেই সোঁৱৰাই দিয়ে। এইদৰে চতুতে চকৰি, বহাগত বগৰী, জেঠতে অমনা ধান, গৰুৰ বিহু দিনা শৰাই আগবঢ়াবা, তেহে পাবা বৈকুণ্ঠত থান। গতিকে এনেকৈ আমি যদি চাওঁ, তেতিয়া দেখিম যে বিহুত অসমীয়া জনজীৱনৰ বা অসমীয়া সমাজ জীৱনৰ প্ৰায় সকলোখিনি দিশেই ফুটি উঠে। অসমীয়া জাতি অতি খাদ্যৰসী, বিবিধ প্ৰকাৰৰ সুস্বাদু লাড়ু, পিঠা পনা, সান্দহ, চিৰা দৈ, পুৰৰ লগতে শাক পাচলি, মাছ আদিৰ সোৱাদযুক্ত খাদ্য ব্যৱস্থাপনাৰ সমান্তৰালকৈ প্ৰতিগৰাকী অসমীয়া জীয়ৰী বোৱাৰী পাকৈত ৰোৱনী দাৱনী, লগতে ৰাতিটোৰ ভিতৰতে কাপোৰ বৈ সেই কাপোৰেৰে আপোনজনক ৰণলৈ বুলি সাজু কৰি তোলা অনেক শিপিনী অসমীয়া সমাজত আছিল, এই কথা বিহু নামে আজিও সোঁৱৰাই। যেনে সান্দহ খুন্দি দিয়া খাওঁ প্ৰাণেশ্বৰী, চিৰা খুন্দি দিয়া খাওঁ, ৰাতিৰ ভিতৰতে কাপোৰ বৈ দিয়া বঙাল মাৰিবলৈ যাওঁ। ইয়াৰ উপৰি যদি আমি চাওঁ যে বিহুৰ দিনা কলা দিল, কল পচলাৰ আঞ্জালে ভাত খোৱা এটা পৰম্পৰা দক্ষিণ কামৰূপৰ লোকসমাজত এতিয়াও প্ৰচলিত আছে। অন্যহাতে চেৰা বিহুৰ দিনা এশ এবিধ শাকৰ ব্যঞ্জনেৰে ভাত খাব লাগে বুলি বিহু নামৰ উল্লেখ আছে। এশ এশাক বিচাৰো আহৈ লাহৰি গুৰি পথাৰলৈ যাওঁ, শাক তোলা চলতে বৰগছৰ তলতে হেপাহৰ বিহু নাম গাওঁ। গতিকে এনেকৈ যদি আমি চাওঁ যে বিহু নামবোৰত অসমৰ বা যিটো স্বাভিমান, অসমীয়া জাতিৰ যিটো স্বাভিমান, সেই স্বাভিমান সুন্দৰ ৰূপত প্ৰকাশ হৈ উঠিছে। তাৰ পিছত অন্য এটা কথা হল যে তাঁতৰ শালখনৰ কথা। তাঁতৰ শালখন অসমীয়া নাৰীৰ অতি আদৰৰ, অতি হেঁপাহৰ। এই প্ৰসংগত জাতিৰ পিতা মহাত্মা গান্ধীয়েও কৈছিল যে অসমীয়া শিপিনীয়ে তাঁতশালত পৰকী সপোন ৰচনা কৰিব পাৰে। তাৰ নিদৰ্শনো বিহু গীতবোৰত পোৱা যায় যে মৰমৰ দীঘেদি চেনেহৰ বাণীৰে বিহুৱান এজুতি বলো, চেক চাই বাচিলো চকুত লগাখিনি তোমালৈ বুলি থলো। তাৰোপৰি আমি যদি চাওঁ যে অসমীয়া সমাজ ব্যৱস্থাত মংগল চোৱাৰ ৰীতি এটা পূৰ্বজৰ পৰম্পৰা এটা আছে। এইদৰে মৰমৰ চেনেহীক লগ পাবলৈ দুমোজা তৰি থকা চেনেহী ৰচকী হওঁতেও ঘৰৰ মানুহে গম নোপোৱাকৈ চিৰি পাতি মংগল চোৱাৰ কথা এই বিহু নামত আছে। আগলি বাহৰে লাহৰি গগনা ঐ বহি তাঁতৰ পাতত বাওঁ আহে কি নাহে ঐ মোৰেনো সেনাই ঐ চিৰি পাতি মঙ্গলখন চাওঁ। তাৰোপৰি আমি যদি চাওঁ যে বিহু উৎসৱ জাত পাত উদ্ধৰ এনাজৰিৰে বন্ধা জীৱন এখনা। অসমীয়া সমাজ ব্যৱস্থাত পূৰ্বৰে পৰা জাত পাতৰ বিচাৰ আছে যদিও বিহুৱে সেই বান্ধোন মানি চলা নাই। তাৰ বিপৰীতে বিহুৱা ডেকা গাভৰুৰ অন্তৰৰ কথা বিহুনাম এফাকিৰ যোগেদি আমি কব পাৰো। চতে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে বাবৰি ফুল তোমাৰে লগতে মৰো যদি মৰিম মই এৰি যাম নিজৰে কুল। গতিকে ইয়াৰ উপৰি আমি যদি চাওঁ যে সুপুৰুষৰ লক্ষণ সুনাৰীৰ লক্ষণ গৃহস্থী ধৰ্মৰ মহত্ব ঘৰুৱা সম্বন্ধবোৰ খেতি কৰা প্ৰণালী মাছ ধৰা প্ৰণালী গছ লতা ফল ফুল চৰাই চিৰিকটি জীৱ জন্তু আদি যিমান আছে জাতীয় জীৱনৰ লগত সম্পৃক্ত এই সকলোবোৰ কাৰ্যাৱলী বিহুনামবোৰত বা বিহুত নজহা নপঙাকৈ প্ৰজ্বল হৈ আছে। আমি যিখিনি কথা কৈ বা লিখি কাহিনীও অন্ত কৰিব নোৱাৰিম।
অনুষ্ঠানত এইখিনিতে শুনোৱা হওক কেইটিমান বিহু গীত।
তামোল পান গৃহস্থৰ কুশলাৰ্থে বোলা জয় হৰি
মোৰ ধন কলিয়া আলাসৰ দেৱতা নীলগত আছিল আৰু কলিমতিক লগ পাই ৰঙালীক লগত লৈ কলিয়া বৰতে ৰহিলা ঐ হাতরে সাপরি আহ কানে কর চলি যা, লতা মূধন ময়না উজায়ে আহিলে, কুন্তি হেরা কলিয়া লতা মূধন ময়না মাছে কি মগরে, কুন্তি হেরা কলিয়া লতা মূধন ময়না উজায়ে ওই আহিলে,
উজায়ে ওই আহিলে,
কুন্তি হেরা কলিয়া লতা মূধন ময়না কান্ধতে ঢুলতি, হেরা কলিয়া লতা মূর্ধন ময়না মুখতে পেপাতি, কুন্তি হেরা কলিয়া লতা মূর্ধন ময়না পালেহি ঐ বহাগর,
পালেহি ঐ বহাগর,
লতা মূর্ধন ময়না চামগুড়ি ঘাটতে, কুন্তি হেরা কলিয়া লতা মূর্ধন ময়না ধুলে গিৰ গিৰালে, কুন্তি হেরা কলিয়া লতা মূর্ধন ময়না ঢোলৰ নৈ কি কি,
ঢোলৰ নৈ কি কি,
কুন্তি হেরা কলিয়া লতা মূর্ধন ময়না এটা হৈ আমৰে, কুন্তি হেরা কলিয়া লতা মূর্ধন ময়না এটা হৈ চামৰে, কুন্তি হেরা কলিয়া লতা মূর্ধন ময়না বাহৰ নুমাৰি সাজি,
বাহৰ নুমাৰি সাজি,
পাত খিলি কিয় কমনিয়া, নাহৰ পাত খিলি ঐ কিয়,
ঐ নাহৰ পাত খিলি ঐ কিয়,
লগৰ কমনিয়াই পেপাতি আনিছে উলিয়াই নবজাই কিয়,
ভিড়াই মে মারি বালর, ও ভলুকা বাহরে আখি হমনিয়া
ভলুকা বাহরে আখি হমনিয়া
ভলুকা বাহরে আখি বতাহ রকুমে উন্দুলাই আনিছে
বতাহ রকুমে উন্দুলাই আনিছে
আমাক ঐ নথবা রাখি
হে মঙ্গল দৈ রূপুরি কিয় হাতৰ পুখুৰি মঙ্গল দৈ রূপুরি কিয় হাতৰ পুখুৰি বিৰাইনে
জেং বছরেকর বিহুত ফুরিব নিয়ম হেই বলে রাইজ আহি গৃহস্থর সুতালত ঠিত দিলেহি ও প্রভু অকল গৃহস্থনু কি দি শুশ্রূষা করিব যথাব ধরা এখনিয়ে হইতে গুয়া পান এটি অহকতি চাই ভকতিরে অরিহনা এটকি বিহু বলে ন বস্ত্র এখনি দি হেওয়া ভাগি ধরেছে তাতে বিহুয়া ভকত তুষ্ট হব লাগে বিহুয়া ভকতৰ বজ্ৰ বাক্যে গৃহস্থ সকলো অপায় অমংগল দূৰ হৈ তেৰা মনোবাঞ্ছা পূৰ্ণ হ'ব লাগে ভাল জয় হৰি বোলা
জয় ৰাম বোলা
মাঝে মাঝে লফারুয়ে দিলু ওই কুকুরাই খুশ প্রিয় খতি সেনে হরে আমার বিহু প্রিয় ওই ধন দি রাখু
নাই কিতির কিতির মাকুমারি কৃষি
জানোই নৈরে নু পানি টুপি
কোনে আনি
নৈ নৈ রে নুপানি টুপি
কোনে রান্ধি দিব ভাতে বনৰ বগৰী
হবা জানো লগৰী দিবা জানো মৰমত দিবা জানো মৰমৰ মা
নৰিয়া পৰিলে ঐ জান জানই কোনে মৰম কৰিব
নৰিয়া পৰিলে ঐ জান জানই কোনে মৰম কৰিব
কোনে দিব চেনেহৰ মাতে বনৰ বগৰী
হবা জানো লগৰী দিবা জানো মৰমত দিবা জানো মৰমৰ মা
Yeah! পার জুরিয়া বহাগতে পাতি যাও বিয়াও ময়না বহাগতে পাতি যাও বিয়া এই বেলি ওই বিহুটি কেরুমণি চুরিয়া রমকে ওই জমকে কেরুমণি চুরিয়া না হনু ফুল ফুলি বর বতর ময়না চাওঁতে ৰহ দৈ ভাদৈ কুলি দৈ জপনা দেওঁতে ৰহ দৈ ভাদৈ কুলি দৈ তোমালৈ
চাওঁতে ৰহ দৈ ভাদৈ কুলি দৈ জপনা দেওঁতে ৰহ দৈ ভাদৈ কুলি দৈ
বিন্ধিলে অভয়া খুলে ৰহ দৈ ভাদৈ কুলি দৈ তুমি যাবা বিহুলৈ মই নুযাম পেপালৈ তোমার মনে গলে রহদৈ ভাদৈ কুলি দৈ মোর মনে গলে রহদৈ ভাদৈ কুলি দৈ তোমার
মনে গলে রহদৈ ভাদৈ কুলি দৈ মোর মনে গলে রহদৈ ভাদৈ কুলি দৈ
কি করিব অজাতি খুলে ৰহদৈ ভাদৈ কুলি দৈ তুমি যাবা বিহুলৈ মই নুযাম পেপালৈ
থুৰতে ঐ কথা দিব
কেইটিমান বিহুগীত শুনিলে আজিৰ খণ্ডৰ পৰা মই কিৰণ চন্দ্ৰনাথে বিদায় লৈছো, নমস্কাৰ।